Good evening, Itu Akashvani Kohima. Samlaga Koborpuria Sim Kong Nongla. Pohila headlines. Pohila Laga Nagaland Chief Minister Dr. S. Jamebra, India Laga Unity and Diversity di Dorga Janidisi, Political Alagalag Bhakureba, Desh Laga Mela Juradi, Dhamkidiboli, Hushia Janidisi. Nagaland Pradesh Congress Committee by Rolling Sokar Khilafi, Socioeconomic Issues Dorga Nadibili, Ninda Kurise. Center bra 1.56 crore tokado aspirants aro students karone coaching centers bra refund pai dise aro union education minister Dharmendra Pradhan bra koise ke noton national education policy bra india do global level de uthai dibole ase itia pura khobar du din rakhya youth conclave aro cultural fest to linguistic minority forum of nagaland ba jorga kore gena lions club dimapur aji rakise pahila laka chief minister Nagaland aro pahila laka governor of gujarat goa maharashtra aro orisha dr ac jamir ba chief guest sapi kothakuri india laka dhun diversity laka dorkar janai gena desh to unity in diversity laka nishanikta hisabe bishi aki samoy bra thaki ahise kintu tar apsos janai disi ki itu melmilap to asti asti harai jai gena national issues kando bishi bhag political party alag alag bhag kori ahisabi sai ase tai bra extremism bra duktia laka kotha krisi jonto bra desh laka secular fabric ti damki di ase aro secularism laka principles kan thik narakile india bra ahi Itakya samay di bishi dukpavule asibile koise.
Today we are meeting at a very crucial time in the country and also in Nagaland. The landscape of politics of that time was quite different from the present Indian political landscape. In parliament, all the members, whether they treasury bench or opposition,
they
only talk about the national problem.
Taibra Nagaland laga itihas janai digina koise ke state to khunbra khinisi aro state bitor de alag alag bhag koria bra bia ani dia do rokhai dibole koise Dr. Jamir bra naujawan lokodi unity milmila paro dangu leadership laga atma do mani boli bi onorat korise Nagaland Pradesh Congress Committee NPCC bra ruling sarkar logodi aji ninda kori kena koise itubra socio economic fabrics aru manukan bra pai thakya dukhandi dorkar naraki kendo khali political issues dorkar rakhi ase Congress bhavandi ekta press conference rakhya samay Christopher Tilak AICC secretary in charge of Nagaland bra loikina MP Lok Sabha aru president NPCC Esse Bongmaran Jamir aru dusra party leaders bra koise tai khan laga mofisa laga pahila Hakti, Choita districts, the Jagina Kotam Hose, Shri Telak Prakwesik, Nagaland Laga Manukanba, political issues, the Bishi Dorkar Rakiasi, Kinto, Samaj, Ardoka Visakam, Arubishi, the rural Jagakande, Bishi Dorkar Nade.
Is one of the most important indicators connecting different cities, towns, and villages. If the roads are really bad, it is a strategic way excluding certain communities to have access to certain facilities in the capital. And I find that the political leadership today in Nagaland is not much focusing on these socio-economic factors like roads, schools, hospitals, which are primarily required for the development of the future generation.
Shri Tilak Prajanadi se India de 65% population to 40 sal aro hurukhanasi jun dobra jawan deshikta banai di ase aro Nagaland to bi jawan state ikta hoigina bishi bhag nau jawan khan to thaki ase kintu tar pra kosi ki nau jawan empowerment karone sarkar logote eko safa supna ikta nai Nagaland laga MP Lok Sabha aro President NPCC Esse Bongmaran Jamir bra aji koise protected area permit wapas lagai dia aro free movement regime kom kori dia do dangor issues ase aro itubra panukan lokoti dukna dibo lage jun to sarkar laga policies khilapi thake ase tar bra koise ki sarkar ba suru de look is policy introduce korise aro pasuti itudo act is policy de botli kori dise idukore tar bra koise international trade center panai dia do manukan karone bia kori dia hoile titia itu iko matlab nai
respecting of this free movement regime from 16 to 10 or maybe online that is it has become a very serious and it is mostly implicating in our Naga society Mon area our Konyak brothers and sisters more than 100 villages are inside the Myanmar and then this side. Now, the amount of family members, the father-in-law, sisters-in-law, all are related and they are staying in Wita International Artificial Quartering Area.
Congress Bhavan Kohima Dikta press conference somedi Sawal Khandi Jabab Digina Shrija Jamir Bakwe Siki Tourist Upper Mana Lagaidia Aru Ituluku Juria Mamladu Issue Iktase MP Bakwe Siki Itunishina Mamlakando Central Sorkar Aru International Policies Majudi Issue Sisabit Hakia Se Center Bra 1.56 Koro Tukado Students Lokodi Coaching Centers Bapai Digina Aspirants Aru Students Lokot Aram Dise Department of Consumer Affairs Bra 600 Upper Students Karni কামিয়াব করে এইটো রিফান্ড পাই দিছে এইটো স্টুডেন্টস কানপা কোচিং সেন্টার্স তে সিভিল সার্ভিসেস ইঞ্জিনিয়ারিং কোর্স আর দুসর প্রোগ্রামস কারণে এনরোল করিয়া লগতে কোচিং ইনস্টিটিউটস বা টার্মস আর কন্ডিশনস মিলাই দিয়া পাছতে বি রিফান্ড কান এইটো দিয়া নাই স্টুডেন্টস বা ন্যাশনাল কনজিউমার হেল্পলাইন পরা গ্রিভিয়েন্সেস ফাইল করিয়া পরা এইটো পারিছে কনজিউমার অফিস ফুড আর পাবলিক ডিস্ট্রিবিউশন মিনিস্ট্রি বা কোয়েসি কে ডিপার্টমেন্ট পরা জলদি একশন লওয়া পরা স্টুডেন্টস কান সার্ভিসেস না দিয়া ক্লাসেস দেরি করিয়া নহলে কোর্সেস ক্যান্সেল করে দিয়া কারণে কম্পেনসেশন পাবলে পারিকেনা নিয়ম নহা বেপার করিয়া পরা তাই খান পয়সা দোকা দুঃখ পা নাই ডিপার্টমেন্ট বা সব কোচিং সেন্টার্স লগতে স্টুডেন্ট সেন্ট্রিক এপ্রোচ এডপ্ট করবলে আর সাফা রখোলা রিফান্ড পলিসিস রাখিয়া পরা স্টুডেন্টস লগা ফাইন্যান্সিয়াল ইচ্ছা বাঁচাই রাখি বলে জানাই দিছে আকাশবাণী কহিমাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে তাজা খবৰ শুনিব নিমিত্তে আমি খান লগা এক চেণ্ডেলছ এ আই আৰ নিউজ এলাৰ্টছ দি আৰু এ আই আৰ আণ্ডাৰস্কৰ কহিমা দি ফল' কৰিবি আপুনি খান বা এইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাৰ পৰা বিও শুনিবলৈ পাৰিব ৱেলকাম বেক আপুনি খান চাম লগা খবৰ শুনি আছে ইউনিয়ন এডুকেশ্যন মিনিষ্টাৰ ধামেন্দ্ৰ প্ৰধান বৰা কৈছে কে নতুন নেশ্যনেল এডুকেশ্যন পলিচিৰ পৰা ইণ্ডিয়াটো গ্ল'বেল লেভেল দি উঠাই দিবলৈ আছে ইউনিভাৰ্চিটি অফ দিল্লী লগা 101st কনভকেশ্যন নাই দিল্লী দি আজি কথা কৰি শ্ৰী প্ৰধান বৰা কৈছে কে দেশতে নেশ্যনেল এডুকেশ্যন পলিচি 2020 NDB 2020 ইমপ্লিমেণ্ট কৰাৰ পৰা চাল 2047 তাক ইণ্ডিয়াটো ডেভেলপ দেশ একটা বনাই দিবলৈ পাৰিব দেশ লগা পপুলেশ্যনটো 60% নাও জৱান হৈ কিনে 20 জন কলেজেছ ইউনিভাৰ্চিটিজ থাকি বুলি কয় তাৰ পৰা ষ্টুডেণ্টছ লগতে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী লগা বিকশিত ভাৰত লগা স্বপ্নটো আঁকি কৰি দিবলৈ কাৰণে কৈছে
ভাৰত কি 60% আবাদী যুৱাও কি হে উসমে সে জ্যাদাতার স্কুল এন্ড কলেজেস এন্ড ইউনিভার্সিটি মে রহতে হ্যায় প্রধানমন্ত্রী জি কি জো আহ্বান হে হামে আপনা কর্তব্য নিভানা হে ভারত কো 2047 তক বিকশিত ভারত মে পরিবর্তিত করনা হে তব ইয়ে সম্ভব হো পায়েগা আগর দিল্লি বিশ্ববিদ্যালয় কে নেতৃত্ব মে হাম দেশ মে রাষ্ট্রীয় শিক্ষা নীতি কো লাগু কর পায়েঙ্গে
মিনিষ্টাৰ বা দিল্লী ইউনিভাৰ্চিটিৰ লগতে NDB 2020 ইমপ্লিমেণ্ট কৰাৰ কাৰণে বাধাই দি কেনে এইটোৰ পৰা আহি থাকে সময় দি দিল্লীটো জ্ঞান দি আগি জাগা দি ৰাখি দি বুলি উম্মিদ দিছে পোচা কৃষি বিজ্ঞান মেলাটো আজি নাই দিল্লী দি চৰু কৰি কিনে এগ্ৰিকালচাৰ চেক্টৰ দি সবচে নতুন বিজন কিছাম খান আৰু টেকনলজিজ খানটো কিষাণ ষ্টুডেণ্টছ আৰু দুচৰা ষ্টেক হোল্ডাৰ্ছ লগতে দেখাই দিছে তিনিদিন ৰাখিয়া ফেয়াৰ লগা থিমটো উন্নত কৃষি বিকশিত ভাৰত আছে ইভেণ্টটো খোলাই দি কিনে ইউনিয়ন এগ্ৰিকালচাৰ আৰু ফাৰ্মাৰ্ছ ৱেলফেয়াৰ মিনিষ্টাৰ শিৱৰাজ সিং চৌহান পৰা কৈছে চৰকাৰ বা এগ্ৰিকালচাৰ লগা ফিল্ডটি কাম কৰি কিনে ইণ্ডিয়াটো চাল 2047 ডেভেলপ দেশ একটা বনাই দিবলৈ আছে শ্ৰী চৌহান উচ্চ কোৱালিটি বীজন লগা দৰকাৰ জনাই কিনে কৈছে কি সবচে ভাল বীজন খানটো কিষাণ খান লগতে জলদি দিবলৈ লাগে তাৰ পৰা কৈছে কি ফাৰ্মিং কমিউনিটিৰ লগতে চাইণ্টিফিক এডভান্সমেণ্ট খান মিলাই দিবলৈ দৰকাৰ আছে মিনিষ্টাৰ বা কৈছে কি মডাৰ্ণ এগ্ৰিকালচাৰেল ফৰম য়ানি চাওপালটো বনাই কিনে ফাৰ্মাৰ্ছ আৰু এগ্ৰিকালচাৰেল চাইণ্টিষ্ট খান মাজতে জৰাই দিবলৈ আছে আৰু জম্মু আৰু কাশ্মীৰ দি ইণ্ডিয়া আৰু পাকিস্তান আৰ্মিজ লগা ৰিপ্ৰেজেণ্টেটিভ পৰা February 2021 চিজ ফায়াৰ এগ্ৰিমেণ্টটো ৰাখি কিনে আহি থাকে সময় বুজাবুজি না কোৰিয়া খণ্ড হাতাই দিবলৈ হ'বলৈ না দিব কাৰণে মঞ্জুৰ কৰিছে দুয়োটা দেশ লগা ব্ৰিগেড কমাণ্ডাৰ্ছ পৰা ভি ফ্লেগ মিটিংটো পুঞ্চ ডিষ্ট্ৰিক্ট ৰাখি কিনে লাইন অফ কণ্ট্ৰল আৰু ইণ্টাৰনেশ্যনেল বৰ্ডাৰ দি অলপ আকৌ সময় ঝাকৰা কৰি আৰু IED ঘটনা থাকে পাছতে চিন্তা ভাৱনা থাকেতো হাতাই দিবলৈ ৰাখিছে এইটোৰ লগত February 25, 2021, the ceasefire agreement renew Kuradu Mani Rakibale Monjokuria Logot, Brigade Commanders Pra Chinta Babana Khan Hatai Dibale, Communication Channels Banabali B Monjodo Kurise, Duita Sites Prabhi, Ceasefire Agreement Rakikana Simonati Shantiar Tako Rakibali Dorkardi Kothakurise. Cover says the headlines to Barajan idea say. Pohila Laka Nagaland Chief Minister Dr. S. C. Jamiapra, India Laka Unity and Diversity Dorkar Janaisi, Political Alakalak Bhakuria Pradesh Laka Mila Juradi, Dom Kitiboli Hushar Janaisi, Nagaland Pradesh Congress Committee Bra, Rolling Sarkar Kilabi, Socioeconomic Issues Dorkar Nadibili Nindakurise, Center Bra, 1.56 Koro Tokado Aspirants Aro Students Karni Coaching Centers Per Refund by DC Aro Union Education Minister Dhamendra Pradhan Brakwisiki, Noton National Education Policy Bra, India Do Global Level De Uthai Dibili Ase. Aro itologo sam laga cover iman disays kuriasi ahia kalibi pujur laga nagamis cover dos pujur satbaji pajismeneti anidibulase. Huni thagia kan sob karone bahal rati hubi.